আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে কালি 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। 2024-25 বৰ্ষৰ 6 মাৰ্চ পৰ্যন্ত প্ৰকৃত ব্যয়ৰ ওপৰত কৰা পূৰ্বানুমান অনুসৰি বাজেটৰ মুঠ ব্যয় 1,41,529 কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় 5,000 কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 18 লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যাও পূৰ্বৰ 28 লাখৰ পৰা 37,20,000লৈ বৃদ্ধি কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰদান কৰি অহা ধন মাহে 1,250 টকালৈ বৃদ্ধি কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এইবাৰৰ বাজেটত ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ মাহে 1 কিলোগ্ৰামকৈ ৰাজ সাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ যোগান ধৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীলৈ ঋণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখন অহা 1 এপ্ৰিলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিহালী বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিব। তদুপৰি নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া ছাত্ৰীৰ সংখ্যা 4,20,000লৈ বৃদ্ধি হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে। তদুপৰি মহাকাশত অসমে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে বাজেটত লোৱা প্ৰস্তাৱ সন্দৰ্ভত কালি বিত্তমন্ত্ৰীয়ে সদৰি কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত আৰ্থ সামাজিক প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমে আছাম ছেট নামৰ এই কৃত্ৰিম উপগ্ৰহ সংস্থাপন কৰিবলৈ বিচাৰিছে। একেদৰে অসমীয়া চলচ্চিত্ৰ, সাহিত্য, লোকসংগীত আৰু তথ্যচিত্ৰকে ধৰি বিভিন্ন সমল সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে নিজাকৈ অ'টিটি প্লেটফৰ্ম মুকলি কৰিব বুলি বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত প্ৰকাশ কৰে। কোনোধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ 620,27,00,000 টকাৰ ঘাটি বাজেটখন বিধানসভাত দাখিল কৰি শ্ৰীমতী নেওগে কয় যে 2023-24 বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 19% আৰু জনমূৰি আয় 18% বৃদ্ধি পাইছে। এখন 9 পৃষ্ঠাৰ এই বাজেটখনেই হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে কৃষক, দৰিদ্ৰ শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলা সবলীকৰণৰ দৰে বিষয়সমূহত এই বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসমৰ অন্যতম জনগোষ্ঠী সোণোৱাল কছাৰীসকলে আজি খ্ৰিং খ্ৰিং বাইথ পূজা পালন কৰিছে। ধৰ্মীয় পৰম্পৰা, লোকবিশ্বাস আৰু ৰীতি নীতিৰে জনগোষ্ঠীটোৰ লোকসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজা উদযাপন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু বৃহত্তৰ খোৱাং আঞ্চলিক আঠাবাৰী গাঁও খ্ৰিং খ্ৰিং বাইথ পূজা উদযাপন সমিতিৰ সহযোগত 3-দিনীয়া কাৰ্যসূচীৰে খ্ৰিং খ্ৰিং বাইথ পূজা পালন কৰা হৈছে। মন্ত্ৰী বিমল বৰাই দিনৰ ভাগত এই পূজাত অংশগ্ৰহণ কৰিব। ধেমাজি জিলাৰ বিভিন্ন স্থানত জনগোষ্ঠীটোৰ ৰাইজে কালি এই পূজাৰ জৰিয়তে আৰাধ্য দেৱতাৰ উপাসনা কৰে। জিলাখনৰ ডেকাপাম, উদয়পুৰ, চেৰেন সোণোৱাল আৰু নাহৰণি গাঁৱৰ ৰাইজে কালি পুৱাৰ ভাগত পূজা অৰ্চনা কৰাৰ লগতে সোণোৱালসকলৰ বাইথ সংস্কৃতি সম্পৰ্কত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে। আজি পুৱাৰ ভাগত সোণোৱাল কছাৰীসকলৰ নৱবৰ্ষৰ প্ৰথম দিন উপলক্ষে বিহু নমোৱা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে মুঠ 30টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী গোৰখপুৰ জংচন নাৰেংগী, কাটিহাৰ অমৃতসৰ কাটিহাৰ, কামাখ্যা আনন্দ বিহাৰ টাৰ্মিনেল হৈ কামাখ্যা অভিমুখী ৰেলৰ লগতে মুঠ 26টা যাত্ৰাৰ বাবে বিশেষ ৰেলৰ চলাচলৰ বিষয়ে ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হ'বলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ 4টা যাত্ৰাৰ বাবে ৰেল চলাচল কৰোৱা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যোৱা 20 ফেব্ৰুৱাৰীত চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত 2 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অসম বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই ঘটনাত 22 জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত 3টা গোচৰ ৰুজু কৰা হৈছিল। শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই 4জন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বাংলাদেশলৈ উভতাই পঠিয়াইছে। আটক কৰা বাংলাদেশী কেইজন আব্দুল কবিৰ, বধিউৰ ৰহমান, মহম্মদ তৈয়ুব আৰু আব্দুল কালাম বুলি জানিব পৰা গৈছে। পুৱাৰ উজনি অসমৰ বাতৰি শুনিলে পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত।